আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, এয়া মুকলি কৰিবলৈ লৈছো বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান ভক্তি বচন। পাপে ভৰা পৃথিৱীলৈ আশাৰ বাতৰি কঢ়িয়াই অনা ঈশ্বৰৰ মহান প্ৰেমৰ বাণী ভক্তি বচন অনুষ্ঠানৰ আৰম্ভণিতেই শুনক বাইবেলৰ বাণী।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আপোনাৰ ভালনে? আশা কৰোঁ আমাৰ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। লগতে এই বুলিও আশা কৰিছোঁ যে আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠান নিয়মিতভাৱে শুনি আছে। এই বাইবেল অধ্যয়নৰ অসমীয়া অনুষ্ঠান আপোনালোকৰ বাবেই। আপোনালোকৰ মৰম চেনেহ শুভেচ্ছাই আমাৰ সমল। আপোনালোকৰ পৰা পোৱা চিঠি পত্ৰ আমাৰ উৎসাহ উদ্দীপনাৰ উৎস। প্ৰিয় শ্ৰোতা, এই অনুষ্ঠান শুনি আপুনি কেনে পাইছে বাৰু? আপুনি আপোনাৰ মতামত জনাই আমালৈ কেতিয়াবা চিঠি লিখিছেনে? আপোনাৰ পৰা মাজে সময়ে চিঠি পত্ৰ পাই থাকিলে আমি নথৈ আনন্দিত হ'ম। আমাৰ ঠিকনাটো আপোনাৰ নিশ্চয় মনত আছে, তথাপি আকৌ এবাৰ কৈ দিছোঁ, অনুগ্ৰহ কৰি লিখি লওকচোন। ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100 1। ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, পোষ্টবক্স নম্বৰ 70, গুৱাহাটী 78100 1। আমাৰ ৱেবছাইট www.radio882.com। চিঠি পত্ৰ লিখোঁতে নিজৰ সম্পূৰ্ণ নাম আৰু ঠিকনা স্পষ্টকৈ লিখিবলৈ যেন নাপাহৰে, তেতিয়াহে আমি আপোনাৰ চিঠিৰ উত্তৰ দিব পাৰিম, নহয় জানো? প্ৰিয় শ্ৰোতা, আমি বহু বছৰ ধৰি এই অনুষ্ঠানযোগে বাইবেল অধ্যয়ন চলাই আহিছোঁ। আমি বাইবেলৰ প্ৰথমখন পুস্তক অৰ্থাৎ আদি পুস্তকৰ পৰা আমাৰ অধ্যয়ন আৰম্ভ কৰিছিলোঁ। আমি বাইবেলখন এফালৰ পৰা অধ্যয়ন কৰি আহি আহি এতিয়া বাইবেলৰ একেবাৰে শেষৰখন পুস্তক পাইছোঁহি। প্ৰিয় শ্ৰোতা, আমি আজি কিছুদিন ধৰি বাইবেলৰ শেষৰখন পুস্তক অৰ্থাৎ যোহনৰ প্ৰতি প্ৰকাশিত বাক্য বা চমুকৈ প্ৰকাশিত বাক্য নামৰ পুস্তকখন অধ্যয়ন কৰি আছোঁ, নহয়নে বাৰু? আমি যোৱা অনুষ্ঠানত এই প্ৰকাশিত বাক্য পুস্তকখনৰ 4 নম্বৰ অধ্যায়লৈ অধ্যয়ন কৰিলোঁ। আমি 4 নম্বৰ অধ্যায়ত পাইছিলোঁ স্বৰ্গৰ এক বৰ্ণনা। স্বৰ্গত প্ৰভু যীশুৰ সৈতে খ্ৰীষ্টীয় মণ্ডলী উপস্থিত থকাৰ কথা। এই খ্ৰীষ্টীয় মণ্ডলীক প্ৰতিনিধিত্ব কৰে 24 জন বৃদ্ধ লোকে। স্বৰ্গত ঈশ্বৰৰ সিংহাসনৰ আগত এই 24 জন বৃদ্ধ লোকে অৰ্থাৎ খ্ৰীষ্টীয় মণ্ডলীয়ে স্তুতি উপাসনা আগবঢ়াই থকাৰ ছবি আমি দেখিলোঁ। প্ৰিয় শ্ৰোতা, আহকচোন আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে পৰম পিতা পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। আমি প্ৰাৰ্থনা কৰোঁ। স্বৰ্গত থকা আমাৰ অসীম দয়ালু পিতৃ ঈশ্বৰ, তোমাৰ মহান নামৰ ধন্যবাদ কৰোঁ। তোমাৰ গৌৰৱ মহিমা সকলো ঠাইতে বিয়পি পৰক। এই বিশেষ সময়ত তোমাৰ ওচৰ চাপিছোঁ পিতা, তুমি আমাৰ প্ৰাৰ্থনা শুনা। তোমাক অশেষ ধন্যবাদ জনাইছোঁ, কিয়নো তুমি প্ৰভু যীশুখ্ৰীষ্টৰ যোগেদি আমালৈ পৰিত্ৰাণ আগবঢ়ালা। এতিয়া বিশেষভাৱে প্ৰাৰ্থনা কৰিছোঁ, তুমি আমাক তোমাৰ বাক্য বাইবেল শাস্ত্ৰ বুজি পোৱাত সহায় কৰা। এই ভক্তিবচন অনুষ্ঠানৰ সৈতে জড়িত প্ৰতিজন লোকক তুমি বিশেষভাৱে সহায় কৰা। এই অনুষ্ঠানৰ প্ৰতিজন শ্ৰোতাক তুমি প্ৰচুৰকৈ আশীৰ্বাদ কৰা। তেওঁলোকৰ পৰিয়ালবৰ্গৰ ওপৰতো তোমাৰ মহান অনুগ্ৰহ প্ৰকাশ কৰা। তেওঁলোকৰ জীৱন সৰগীয় সুখ, সৰগীয় শান্তিৰে উপচাই দিয়া। অসমৰ চুকে কোণে তোমাৰ মহান প্ৰেমৰ অমৰ বাণী বিয়পাই দিয়া। এই অনুষ্ঠানৰ আৰম্ভণিৰ পৰা শেষলৈকে তুমি আমাৰ লগত থাকি আমাক পৰিচালিত কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ পৰম পবিত্ৰ মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো। আমেন। প্ৰিয় শ্ৰোতা, পাঁচ নম্বৰ অধ্যায়তো স্বৰ্গত খ্ৰীষ্টৰ সৈতে খ্ৰীষ্টীয় মণ্ডলীৰ ছবিখন আমি দেখিবলৈ পাওঁ। আমিনো এদিন কলৈ যাম, সেই ঠাইৰে সৈতে অলপ পৰিচিত হৈ লোৱাটো ভাল হ'ব। আমি জানো আগতে নোচোৱাকৈ মাটি এডোখৰ কিনিম। এবাৰ এজন লোকে নোচোৱাকৈয়ে এডোখৰ মাটি কিনিছিল। পাছত তেওঁ মাটিডোখৰ চাবলৈ গৈ দেখিলে যে আচলতে সেইডোখৰ এটা প্ৰকাণ্ড দ পিতনিহে, ওচৰে পাজৰে কোনো জনবসতিয়েই নাই। তেনেকুৱা বহুতো ঠাই আছে য'ত খেতি বাতিও নহয়, মানুহ থকাৰো উপযুক্ত নহয়। তেনেকুৱা ঠাই আমি জানি বুজি নিশ্চয় কিনি নলওঁ। মাটি এডোখৰ কিনাৰ আগতে নাইবা ঘৰ এটা কিনাৰ আগতে আমি নিশ্চয় ভালদৰে চাই লোৱা উচিত। ঠিক একেদৰে যদি আপুনি স্বৰ্গলৈ যাবলৈ ইচ্ছা কৰি আছে, তেন্তে সেই স্বৰ্গৰ বিষয়ে অলপ হ'লেও জানি ল'বলৈ আপোনাৰ নিশ্চয় মন যাব। সেইবাবে এই পাঁচ নম্বৰ অধ্যায়টো পঢ়ি আপুনি নিশ্চয় ভাল পাব, কাৰণ ইয়াত আমি স্বৰ্গৰ বিষয়ে কিছু কথা জানিব পাৰিম। আমি চাৰি নম্বৰ আৰু পাঁচ নম্বৰ অধ্যায়ত দেখিবলৈ পাওঁ যে খ্ৰীষ্টীয় মণ্ডলী স্বৰ্গত প্ৰভু যীশুখ্ৰীষ্টৰ সৈতে আছে। খ্ৰীষ্টীয় মণ্ডলী মানে সকলোবোৰ খ্ৰীষ্টীয় বিশ্বাসীৰ সমষ্টি। এদিন এই পৃথিৱীৰ পৰা সকলোবোৰ খ্ৰীষ্টীয় বিশ্বাসীক উত্তোলিত কৰি নিয়া হ'ব আৰু খ্ৰীষ্টীয় মণ্ডলী থাকিব খ্ৰীষ্টৰ সৈতে স্বৰ্গত। প্ৰভু যীশুৱে তেওঁৰ শিষ্যসকলক এনেদৰে কৈছিল, মোৰ পিতৃৰ ঘৰত অনেক থকা ঠাই আছে, নোহোৱা হ'লে তোমালোকক ক'লোহেঁতেন, কিয়নো মই তোমালোকলৈ ঠাই যুগুত কৰিবলৈ যাওঁ। আৰু মই তোমালোকলৈ যদি ঠাই যুগুত কৰোঁগৈ, তেন্তে মই যি ঠাইত থাকোঁ তোমালোকো সেই ঠাইতে যেন থাকিবলৈ পাবা, এই নিমিত্তে মই আকৌ আহি তোমালোকক মোৰ ওচৰলৈ লৈ যাম। যোহনে লিখা শুভবাৰ্তা 14:2-3 আমি তেওঁৰে সৈতে থাকিবলৈ পাম। এই পাঁচ নম্বৰ অধ্যায়ৰ দৃশ্যপট হৈছে স্বৰ্গ, পৃথিৱীত আৰম্ভ হ'বলগীয়া মহাক্লেশৰ প্ৰস্তুতি চলাৰ সময়। যিহেতু খ্ৰীষ্টীয় মণ্ডলী সেই সময়ত স্বৰ্গত প্ৰভু যীশুৰ সৈতে থাকিব, গতিকে পৃথিৱীত হ'ব লগা মহাক্লেশৰ মাজেদি খ্ৰীষ্টীয় মণ্ডলী পাৰ হৈ যাব নালাগে। মহাক্লেশৰ সন্মুখীন হ'ব লগা নহয় খ্ৰীষ্টীয় মণ্ডলীয়ে। 4 অধ্যায়ৰ বিষয়বস্তুৰ মূল কেন্দ্ৰ আছিল স্বৰ্গৰ সিংহাসন, কিন্তু এই 5 অধ্যায়ৰ মূল কেন্দ্ৰবিন্দু হৈছে সিংহ আৰু মেৰ পোৱালি, দুয়োটাই প্ৰভু যীশুখ্ৰীষ্টক বুজায়। খ্ৰীষ্ট হৈছে সিংহাসনত থকা মেৰ পোৱালি, তেওঁ সাৰ্বভৌম, তেওঁ পৰিত্ৰাতা। এই পুস্তকখনত যিবিলাক ঘটনাৰ বিষয়ে আমি পঢ়িবলৈ পাম, সেই সকলোৰে নিয়ন্ত্ৰণত তেওঁই আছে আৰু থাকিব। আমি তেওঁৰ পৰা দৃষ্টি আঁতৰাই আনিব নালাগে, অনবৰত তেওঁতেই আমাৰ দৃষ্টি নিবদ্ধ কৰি ৰাখিব লাগে। এতিয়া আমি বাইবেলৰ পৰা চাই যাব খুজিছোঁ। এই 5 অধ্যায়টো আৰম্ভ হৈছে এটা যুগাত্মক শব্দেৰে, পাছে, এই শব্দটোৰে। অৰ্থাৎ এই শব্দটোৱে 5 অধ্যায়টোক 4 অধ্যায়টোৰ সৈতে সাঙুৰি দিছে। আচলতে ইয়াত আমাক দুটা অধ্যায় নহ'লেও হ'লহেঁতেন, কাৰণ দুয়োটা অধ্যায়ৰ বিষয়বস্তু একেই। বাৰু পাঠ কৰি দিম 5 অধ্যায়ৰ প্ৰথম পদ। পাছে সেই সিংহাসনত বহি থকাজনাৰ সোঁহাতত ভিতৰে বাহিৰে লিখা আৰু সাতোটা চাবেৰে চাব মৰা এটা পুথিৰ নুৰা দেখিলো। এই ঘটনাবোৰৰ দৰ্শক হৈছে পাচনি জোহন। তেওঁ চকুৰে কিবা দেখিছে আৰু তাকেই লিপিবদ্ধ কৰি গৈছে। এজন বিখ্যাত বাইবেল শিক্ষকে শিক্ষা দিয়াৰ সময়ত প্ৰায়েই এনেদৰে কৈছিল, এইখন এখন ধুনীয়া ছবি নহয়নে, নাইবা এইখন আপোনালোকৰ আগত ধুনীয়া ছবি আঁকি দিয়া হোৱা নাইনে। তেওঁ অৱশ্যে তেনেদৰে কয় বুলি নিজে অনুভৱ কৰা নাছিল, কিন্তু এবাৰ এজন লোকে চিঠি লিখি জনাই দিয়াতহে তেওঁ কথাটো উপলব্ধি কৰিছিল। কিন্তু আমি এই কথা মানি ল'বই লাগিব যে আমি আমাৰ পঞ্চেন্দ্ৰিয় সজাগ কৰি ল'ব লগা হয়, বিশেষকৈ ঈশ্বৰৰ বাক্য অধ্যয়ন কৰাৰ সময়ত আৰু বিশেষকৈ এই প্ৰকাশিত বাক্য পুস্তকখন অধ্যয়ন কৰোঁতে। জোহনে দেখিবলৈ পাইছে, তেওঁ শুনিবলৈ পাইছে, সেইকাৰণেই শাস্ত্ৰ শিক্ষা দিওঁতে বা বাইবেল অধ্যয়ন কৰোঁতে বহুতো ভাল শিক্ষকে বিভিন্ন ছবি, তালিকা আদি ব্যৱহাৰ কৰে কথাবোৰ বুজাবলৈ। বহুতো লোকে অৱশ্যে তেনে কৰাটো ভাল নহয় বুলি ভাবে, কিন্তু আমি ভাবোঁ যে শাস্ত্ৰৰ বাক্য ভালদৰে বুজি পাবলৈ আমি বহুতো দেখিব লাগে, শুনিবও লাগে আৰু চকু কাণ ব্যৱহাৰ কৰিবলৈ পাব লাগে। ঈশ্বৰৰ বাক্যই আমাৰ সকলোবোৰ ইন্দ্ৰিয়তেই স্পৰ্শ কৰিবলৈ পাব লাগে, আনকি আমাৰ সোৱাদ লোৱা শক্তি আৰু ঘ্ৰাণ শক্তিও। উদাহৰণস্বৰূপে প্ৰকাশিত বাক্য পুস্তকত কেইটামান দৃশ্যৰ বৰ্ণনাত আমাৰ এনেকুৱা লাগে যেন আমি জ্বলন্ত অগ্নিশিখাৰ গোন্ধহে পাইছো। ইয়াত পিতৃ ঈশ্বৰে হাতত এখন পুথিৰ নুৰা লৈ থকা আমি পাইছো আৰু সেই পুস্তকখনৰ সাতোটা চাব। ষ্টফাৰ নামৰ পণ্ডিত এজনে এই কথাটো আঙুলিয়াই দিছিল যে ৰোমীয়া শাসন ব্যৱস্থাত কোনো উইল বা ইচ্ছাপত্ৰত সাতবাৰ মোহৰ মাৰিব লাগিছিল। আগষ্টাছ আৰু ভেস্পাচিয়ানৰ উইল দুখন চালেই এই কথাটো স্পষ্ট হৈ পৰে। এই নিয়মটো আছিল ঠিকেই, কিন্তু আমি এই কথাটো মন কৰা উচিত যে প্ৰকাশিত বাক্য পুস্তকত সাত সংখ্যাটো এনেই আকস্মিকভাৱে ব্যৱহাৰ হোৱা সংখ্যা নহয় আৰু ৰোমীয়া সাম্ৰাজ্যত ব্যৱহৃত হৈছিল বাবেই এই সংখ্যাটো এই পুস্তকত ব্যৱহৃত হোৱা নাছিল। গডেট নামৰ পণ্ডিত এজনে এই পুথিৰ নুৰাখনক নতুন চুক্তি বা নতুন নিয়মৰ পুথি বুলি কৈছে, আন কিছুমানে সুধ বিচাৰৰ পুথি বুলি কৈছে। ৱাল্টাৰ স্কট নামৰ পণ্ডিত এজনে ইয়াক জগত সম্বন্ধে ঈশ্বৰৰ পৰামৰ্শ আৰু উদ্দেশ্যৰ প্ৰকাশ বুলি কৈছে। ডক্টৰ হেৰি আইৰনছাইডৰ মতে এইখন হৈছে পৃথিৱী ক্ৰয় কৰাৰ দলিলৰ নিচিনা। প্ৰিয় শ্ৰোতা, আমি পুৰণি নিয়ম পঢ়োঁতে পাইছিলোঁ যে ইছৰাইলৰ লোকবিলাকক শত্ৰুৰ হাতত বন্দী হৈ যাবলগীয়া হোৱাৰ আগে আগে জিৰিমিয়া ভাৱবাদীক ঈশ্বৰে এনেদৰে নিৰ্দেশ দিছিল যে তেওঁ যাতে চাকৰ পঠিয়াই কিবা সম্পত্তি কিনি তাৰ দলিল চহী কৰি লয়, কাৰণ ঈশ্বৰে এই প্ৰতিজ্ঞা কৰিছিল যে ইছৰাইলৰ লোকবোৰ বন্দী হৈ গ'লেও আকৌ ঘূৰি আহিব নিজ দেশলৈ। এই কথা আমি পঢ়িবলৈ পাওঁ জিৰিমিয়া পুস্তকৰ 32 নম্বৰ অধ্যায়ৰ 6-15 নম্বৰ পদত। এই পৃথিৱীখনৰ দলিল বাৰু কাৰ হাতত আছে? স্বয়ং প্ৰভু যীশুখ্ৰীষ্টৰ হাতত, আন কাৰো হাতত নাই। আমি দানিয়েল ভাৱবাদীৰ পুস্তকৰ 7 নম্বৰ অধ্যায়ৰ 13-14 পদত এনেদৰে পঢ়িবলৈ পাওঁ, মই ৰাতি দৰ্শনত চাই দেখিলোঁ আকাশৰ মেঘত মানুহৰ পুত্ৰৰ নিচিনা এজনা পুৰুষ আহি সেই অনাদিকালৰ বৃদ্ধজনাৰ গুৰিত উপস্থিত হ'ল। সেইজনাৰ আগলৈ তেওঁক অনা হ'ল আৰু সকলো জাতিৰ, দেশৰ আৰু ভাষাৰ লোকবিলাকে তেওঁৰ সেৱা কৰিবৰ নিমিত্তে তেওঁক ৰাজশাসন, মহিমা আৰু ৰাজ্যভাৰ দিয়া হ'ল। তেওঁৰ ৰাজশাসন চিৰকাললৈকে থকা ৰাজশাসন, সেয়ে কেতিয়াও লুপ্ত নহ'ব আৰু তেওঁৰ ৰাজ্য অবিনাশী। আমি ভাবোঁ ইয়াত আচলতে প্ৰভু যীশুৰ হাতত পৃথিৱীখনৰ দলিল সোধাই দিয়া হৈছে। তেওঁৱেই এই পৃথিৱীখন সৃষ্টি কৰিলে আৰু তেওঁৱেই নিজৰ অমূল্য তেজেৰে এই জগতখন কিনি ল'লে, গতিকে এই পৃথিৱীখন, এই জগতখন তেওঁৰেই। প্ৰকাশিত বাক্য পুস্তকখন বুজি পাবলৈ পুৰণি নিয়মৰ জখৰীয়া ভাৱবাদীৰ পুস্তকখনো ভালদৰে বুজি পাব লাগে। সেই জখৰীয়া পুস্তকত এনেদৰে লিখা আছে, পাছে মই আকৌ চকু তুলি চাই উৰি থকা এখন নুৰিয়াব পৰা পুথি দেখিলো। তেতিয়া তেওঁ মোক ক'লে, কি দেখিছা? মই ক'লো, নুৰিয়াব পৰা এখন উৰি থকা পুথি দেখিছো। সেয়ে দীঘলে 20 হাত আৰু বহলে 10 হাত। তাতে তেওঁ মোক ক'লে, গোটেই দেশৰ ওপৰেদি ওলাই যোৱা এইয়ে অভিশাপ, কিয়নো যেয়ে চুৰ কৰে সি তাৰ এপিঠিৰ মতে উচ্ছন্ন হ'ব, আৰু যেয়ে শপত খায় সি তাৰ আন পিঠিৰ মতে উচ্ছন্ন হ'ব। জখৰীয়া 5:1-3। সেই উৰি থকা নোৰাটোৱেই প্ৰকাশিত বাক্যৰ এই পুথিৰ নোৰাটো। বহুতে ভাবে যে সেই নোৰাটোত 10 আজ্ঞা আছে আৰু পৃথিৱীখনক 10 আজ্ঞাৰ আলমতেই বিচাৰ কৰা হ'ব। কিন্তু এই কথা আমি অৱশ্যে কেতিয়াও ন দি ক'ব নোৱাৰোঁ। এই পুথিখননো কি, সেই বিষয়ে নানাজনে নানা মত আগবঢ়াইছে, কিন্তু এই বিষয়ত আমি একেবাৰে থিৰাংকৈ একো ক'ব নোৱাৰোঁ। কিন্তু আমাৰ মতে এই পুথিখনৰ বেছি গ্ৰহণযোগ্য ব্যাখ্যা এইয়ে যে পুথিখন হৈছে ইছৰাইলৰ সৈতে ঈশ্বৰে কৰা নতুন চুক্তি। এই চুক্তিৰ বিষয়ে ঈশ্বৰে বহু কথাই কৈছে। উদাহৰণস্বৰূপে আমি জিৰিমিয়া পুস্তকত এনেদৰে পাওঁ, যিহুৱাই কৈছে, চোৱা, এনে কোনো দিন আহিছে যে মই সেইদিনা ইছৰাইল বংশ আৰু যিহুদা বংশৰ সৈতে এটি নতুন নিয়ম স্থাপন কৰিম। যিহুৱাই কৈছে, মই তেওঁবিলাকৰ স্বামী থকাটো মোৰ যি নিয়মটি তেওঁবিলাকে ভাঙিছিল, মিছৰ দেশৰ পৰা উলিয়াই আনিবলৈ তেওঁবিলাকৰ পূৰ্বপুৰুষবিলাকৰ হাত ধৰিবৰ দিনা তেওঁবিলাকে সৈতে কৰা সেই নিয়মটি অনুসাৰে নহয়। কিন্তু যিহুৱাই কৈছে, সেই দিনৰ পাছত ইছৰাইল বংশৰ লগত মই যি নিয়ম কৰিম সেই নিয়মটি এই, মই তেওঁবিলাকৰ অন্তৰত মোৰ ব্যৱস্থা স্থাপন কৰিম আৰু তেওঁবিলাকৰ হৃদয়ত তাক লিখিম, মই তেওঁবিলাকৰ ঈশ্বৰ হ'ম আৰু তেওঁবিলাক মোৰ প্ৰজা হ'ব। জিৰিমিয়া 31:31-33। আকৌ আমি ৰোমিয়া পুস্তকত এনেদৰে পাওঁ, এইদৰে সকলো ইছৰাইল লোকে পৰিত্ৰাণ পাব, এই বিষয়ে লিখাও আছে, চিউনৰ পৰা উদ্ধাৰকৰ্তা আহিব, তেওঁ জাকুবৰ বংশৰ পৰা ভক্তি লংঘন দূৰ কৰিব, আৰু যেতিয়া মই তেওঁবিলাকৰ পাপ গুচাম তেতিয়া এইয়েই তেওঁবিলাকে সৈতে মোৰ নিয়ম হ'ব। ৰোমিয়া 11:26-27। ইব্ৰী পুস্তকত আমি আকৌ এনেদৰে পঢ়িবলৈ পাওঁ, তেওঁবিলাকৰ চিত্তত মোৰ বিধান দিম আৰু তেওঁবিলাকৰ হৃদয়ত তাক লিখিম। ইব্ৰী 10:16। এই বিষয়ে জিৰিমিয়া ভাৱবাদীয়ে কৈছিল। ইব্ৰী পুস্তকৰ লিখকে এনেদৰে কৈ গৈছে, এই কথা কোৱাৰ পাছত তেওঁ আকৌ কয়, আৰু তেওঁবিলাকৰ পাপ আৰু অধৰ্মবোৰ মই আৰু নুসুঁৱৰিম। বাৰু, যি স্থলত এইবোৰৰ মোচন হ'ল এনেস্থলত পাপাৰ্থক নৈবেদ্য নাই আৰু। ইব্ৰী 10:17-18। ঈশ্বৰে ইছৰাইলৰ সৈতে কৰা আগৰ নিয়মটো নিৰ্ভৰ কৰিছিল মানুহৰ ওপৰত। 10 আজ্ঞাত কেৱল নকৰিবা নকৰিবা নকৰিবাহে পোৱা যায়। দুৰ্বল মানুহৰ হাতত এই চুক্তি ৰূপায়ণ কৰাৰ দায়িত্ব আছিল আৰু মানুহ বিফল হৈছিল। তাৰ মানে 10 আজ্ঞাত কিবা ভুল আছিল নেকি? নাই, সমস্যাটো ঈশ্বৰৰ আজ্ঞাত নাই, সমস্যাটো মানুহতহে। সেই একেটা কথা এডেনবাৰীতো আমি দেখিছোঁ। বহুতো মানুহে ভাবে যে সেই ফলটো নাইবা সেই গছডালত কিবা দোষ আছিল, কিন্তু কথাটো সেইটো নহয়। সমস্যাটো আছিল সেই স্বামী স্ত্ৰী অৰ্থাৎ আদম আৰু ইভৰ গাতহে। নতুন চুক্তি বা নতুন নিয়মৰ সাফল্যটো নিৰ্ভৰ কৰিছে ঈশ্বৰৰ সিংহাসনৰ ওপৰত। এই নতুন নিয়ম সফল হৈছে আৰু সফল হোৱা আমি দেখিম, কাৰণ প্ৰভু যীশুখ্ৰীষ্টৰ ওপৰতে ইয়াৰ সাফল্য নিৰ্ভৰ কৰিছে। এতিয়া 2 পদটো পঢ়ি দিছো, আৰু মই এজন বলৱান দূত দেখিলো, তেওঁ বৰ মাতেৰে এই কথা ঘোষণা কৰিলে, এই নোৰাটো খুলিবলৈ আৰু তাৰ চাববোৰ মেলিবলৈ যোগ্য কোন? এই জগতৰ দলিল কাৰ হাতত আছে? এই জগতত শাসন চলোৱাৰ অধিকাৰ কাৰ হাতত আছে? জগতত ন্যায় আৰু ধাৰ্মিকতা কোনে স্থাপন কৰিব পাৰে? কোনোবা মানুহ বা কোনো বিশেষ সংস্থাই পাৰেনে? মানুহে পাৰেনে? বিশেষ শাসন ব্যৱস্থাই পাৰেনে? মানুহেতো চেষ্টা চলাই আহিছে, আজিও চেষ্টা চলি আছে, কিন্তু আমি জানো যে আমি একো উন্নতি দেখা নাই, নিশ্চয় দেখা নাই। পৃথিৱীখনত দেখোন অন্যায়, অবিচাৰ, দুখ যন্ত্ৰণা আদি বাঢ়িহে আছে। মানুহ শিক্ষিত হৈছে, মানুহ আধুনিক হৈছে, কিন্তু মানুহৰ সমস্যা একেই আছে, বৰং বাঢ়িহে গৈছে। ঈশ্বৰৰ বাক্যই এই কথা স্পষ্ট কৰি দিছে যে এই পৃথিৱীত ন্যায় প্ৰতিষ্ঠা কৰিব কেৱল প্ৰভু যীশুখ্ৰীষ্টইহে। এজন বলৱান দূত দেখিলোঁ, তেওঁ বৰ মাতেৰে এই কথা ঘোষণা কৰিলে। বলৱান দূত মানে ক্ষমতা থকা দূত, তেওঁৰ বৰ ডাঙৰ মাত। এতিয়া শক্তি ক্ষমতাৰ কথা কোৱা হৈছে, কাৰণ ঈশ্বৰে কৰা নতুন চুক্তি, নতুন নিয়ম কাৰ্যত পৰিণত কৰিবৰ কাৰণে শক্তি আৰু ক্ষমতাৰ প্ৰয়োজন। তিনি নম্বৰ পদটো পাঠ কৰি দিম। কিন্তু স্বৰ্গত বা পৃথিৱীত বা পৃথিৱীৰ তলত সেই নুৰা মেলিব পৰা বা তাক চাব পৰা কোনো নাছিল। আদমৰ বংশধৰ কোনো মানুহৰেই অধিকাৰ নাই সেই পুথিৰ নুৰাটো খুলিবলৈ আৰু এই জগতৰ দায়িত্ব গ্ৰহণ কৰিবলৈ। আজিলৈকে বহুতো মানুহে এই কামটো কৰিবলৈ চেষ্টা চলাই আহিছে। সেই বিশেষ অধিকাৰ, বিশেষ আধিপত্য আচলতে ঈশ্বৰে মানুহক দিছিল। তেওঁ আদমক সৃষ্টিখনৰ ওপৰত আধিপত্য চলাবলৈ কৈছিল, কিন্তু সেই কৰ্তৃত্ব, সেই আধিপত্য আদমে হেৰুৱাই পেলালে যেতিয়া তেওঁ ঈশ্বৰৰ কথা অমান্য কৰি পাপত পতিত হ'ল। মুচিৰ যোগেদি ঈশ্বৰৰ বিধানবোৰ দিয়া হৈছিল, কিন্তু স্বয়ং মুচিও বিধান লংঘন কৰাৰ অপৰাধত পৰিছিল। দায়ুদ আৰু তেওঁৰ বংশৰ লোকো বিফল হৈছিল। আদমৰ বংশৰ কোনো সফল হ'ব নোৱাৰিলে আৰু আজিও কোনো উপযুক্ত মানুহ ওলোৱা নাই এই কাম কৰিবৰ বাবে। শাসনকৰ্তা ব্যক্তিজন মুক্তিদাতাও হ'ব লাগিব আৰু সেই সাৰ্বভৌম অধিকাৰৰ গৰাকীজন মানৱৰ পৰিত্ৰাতাও হ'ব লাগিব। এনেকুৱা কোনোবা ব্যক্তি আছেনে? যীশুখ্ৰীষ্টইহে একমাত্ৰ এনেকুৱা ব্যক্তি। তেওঁ অদ্বিতীয়, অতুলনীয়। আদমে নোৱাৰে, আদমৰ সন্তানে নোৱাৰে। ছয়তানে এই কাম কৰিবলৈ সদায় চেষ্টা চলাই আহিছে, কিন্তু ছয়তানে কেতিয়াও সফল হ'ব নোৱাৰে। তেনেহ'লে কোনে সেই কাম কৰিব? চাৰি নম্বৰ পদটো পঢ়ি দিছো। তাতে সেই নুৰাটো মেলিবৰ বা তাক চাবৰ যোগ্য কাকো নোপোৱা দেখি মই অনেক ক্ৰন্দন কৰি আছিলোঁ। এই পৰিস্থিতিটো দেখি জোহনৰ মনত বৰ দুখ লাগিল। তেওঁ সেই কথাবোৰ জানিব বিচাৰিছিল, যিবোৰ কথা স্বৰ্গদূতবোৰেও জনা নাছিল, ভৱিষ্যতৰ কথা, ভাৱবাণীৰ কথা। প্ৰকাশিত বাক্য পুস্তকখন চকুলোৰে লিখা পুস্তক। এই পৃথিৱীখন পাপ আৰু দুখতেই থাকিব নেকি? কোনো ভৱিষ্যত নাই নেকি? এই পৃথিৱীত ন্যায় শাসন চলাব পৰা কোনো নাইনে? এই চিন্তাই জোহনক আমনি কৰিছে। প্ৰিয় শ্ৰোতা, এই পৃথিৱীখনৰ অৱস্থা দেখি আপোনাৰ বাৰু দুখ লাগেনে? আপুনি বাৰু এই পৃথিৱীখনৰ ভৱিষ্যত কি হ'ব বুলি ভাবি দুখ কৰেনে? আমি প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়েই এই আশালৈ বাট চাই আছো যে প্ৰভু যীশু এদিন আহিব আৰু এই পৃথিৱীত তেওঁৰ ন্যায় শাসন প্ৰতিষ্ঠা কৰিবহি। তেওঁ এই সকলো কথাৰ থানঠিত লগাবহি। সকলোতকৈ আনন্দৰ কথা এয়ে যে আমিও তেওঁৰ প্ৰকৃত বিশ্বাসীসকলে এদিন তেওঁৰে সৈতে শাসন চলাবলৈ পাম। প্ৰিয় শ্ৰোতা, আপুনি বাৰু প্ৰভু যীশুক আপোনাৰ ত্ৰাণকৰ্তা আৰু প্ৰভু বুলি গ্ৰহণ কৰি তেওঁৰ প্ৰকৃত বিশ্বাসী হিচাপে তেওঁৰ বাধ্য হৈ জীৱন যাপন কৰি আছেনে? সেই গৌৰৱময় দিনবোৰলৈ আপুনি বাৰু আগ্ৰহেৰে বাট চাই আছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
বন্ধু তুমি ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese.ttb@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
জ্ঞান বুদ্ধি থাকিও তুমি, জ্ঞান বুদ্ধি থাকিও তুমি, হলায় জ্ঞানী হে নুবুজিলা বন্ধু তুমি। জ্ঞান বুদ্ধি থাকিও তুমি, জ্ঞান বুদ্ধি থাকিও তুমি, হলায় জ্ঞানী হে নুবুজিলা বন্ধু তুমি। বন্ধু